bunny. এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ আৰু মোৰ সৈতে আছে জিন্তী ৰাণী ডেকা। উচ্চতম ন্যায়ালয়ে ৱাক অফ সংশোধনী আইন সন্দৰ্ভত আজি অন্তৱৰ্তীকালীন আদেশযোগে ৱাক অফ বোৰ্ডৰ কেন্দ্ৰীয় পৰিষদত কোনো নিযুক্তি দিয়াটো বাৰণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত যমুনা নৈৰ বৰ্তমানৰ স্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে চৰকাৰে প্ৰতিৰক্ষা বাজেটৰ 75% ঘৰুৱা কোম্পানীসমূহৰ পৰা ক্ৰয় কৰিবলৈ সংৰক্ষিত কৰিছে। পলাতক ব্যৱসায়ী মেহুল চৌকছিক দেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতে বেলজিয়ামৰ সৈতে কথা বতৰা চলাই আছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ক্ষন্তেক পাছতে মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উচ্চতম ন্যায়ালয়ে ৱাক অফ সংশোধনী আইন সন্দৰ্ভত আজি অন্তৱৰ্তীকালীন আদেশযোগে ৱাক অফ বোৰ্ডৰ কেন্দ্ৰীয় পৰিষদত কোনো নিযুক্তি দিয়াটো বাৰণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰ ৱাক অফ বোৰ্ড আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক 7 দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ KV বিশ্বনাথনক লৈ গঠিত এখন বিচাৰপীঠে গোচৰটোৰ শুনানি লৈ ন্যায়ালয়ে চৰকাৰে উত্তৰ দিয়াৰ 5 দিনৰ ভিতৰত আবেদনকাৰীয়েও উত্তৰ দিব লাগিব বুলি জাননীত উল্লেখ কৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি 5 মে'ত অনুষ্ঠিত হ'ব। ইয়াৰ আগেয়ে ন্যায়ালয়ত কালি অনুষ্ঠিত শুনানিত কেন্দ্ৰীয় চৰকাৰৰ হৈ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৱাক অফ সংশোধনী আইনৰ সপক্ষে আগবঢ়োৱা যুক্তি শুনে। চলিচিটৰ জেনেৰেলগৰাকীয়ে এই ক্ষেত্ৰত ন্যায়ালয়ে কোনো অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাৰ বিৰোধিতা কৰে আৰু ইয়াৰ পাছত ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিজৰ শপতনামা 2 সপ্তাহৰ ভিতৰত দাখিল কৰাৰ বাবে জাননী জাৰি কৰে। শুনানিৰ সময়ত আদালতে দেশৰ বিভিন্ন অংশত ৱাক অফ আইনক লৈ সৃষ্টি হোৱা হিংসাত্মক প্ৰতিবাদ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে আৰু এই পৰিস্থিতি শীঘ্ৰেই নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা ল'বলৈ চৰকাৰক নিৰ্দেশ দিয়ে। 1995 চনৰ ৱাক অফ আইনৰ সংশোধনীৰ সাংবিধানিক বৈধতাক লৈ কেইবাখনো ৰাজ্যই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত যমুনা নৈৰ বৰ্তমানৰ স্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত যমুনা নৈৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সজীৱতাৰ বাবে চলি থকা ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়ে আলোচনা কৰা হয়। শ্ৰীমোদীয়ে নলাসমূহৰ প্ৰৱাহ জুখিবলৈ মাইক্ৰ' লেভেল পৰ্যায়ৰ তথ্য সংগ্ৰহ কৰাৰ লগতে নলা পৰিশোধন প্লাণ্টৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ উপলব্ধ উত্তম প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। এই বৈঠকত নগৰীয়া নদী ব্যৱস্থাপনা প্ৰস্তুত কৰি চিটি মাষ্টাৰ প্লেনৰ সৈতে একত্ৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, জলশক্তি মন্ত্ৰী CR পাটিল, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ লগতে চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলক এই বৈঠকত উপস্থিত থাকে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে চৰকাৰে প্ৰতিৰক্ষা বাজেটৰ 75% ঘৰুৱা কোম্পানীসমূহৰ পৰা ক্ৰয় কৰিবলৈ সংৰক্ষিত কৰিছে। নতুন দিল্লীত আজি প্ৰতিৰক্ষা সন্মিলনত ভাষণ দি শ্ৰীসিঙে কয় যে দেশত প্ৰতিৰক্ষা উৎপাদন 2014 চনৰ 40,000 কোটি টকাৰ পৰা বৃদ্ধি হৈ বৰ্তমান 1,27,000 কোটি টকাৰো অধিক হৈছে। তেওঁ কয় যে 2029 চনলৈ 3,00,000 কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰতিৰক্ষা খণ্ডৰ নবীকৰণ আৰু সুদৃঢ়কৰণ চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। শ্ৰীসিঙে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতে আমদানীৰ ওপৰত আত্মনিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ এক প্ৰতিৰক্ষা ঔদ্যোগিক পৰিসৰ নিৰ্মাণ কৰিব যিয়ে ভাৰতৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে প্ৰতিৰক্ষা ৰপ্তানিৰ সম্ভাৱনাও শক্তিশালী কৰিব। প্ৰতিৰক্ষা ৰপ্তানি 2013-14 বৰ্ষৰ 686 কোটি টকাৰ পৰা 2024-25 বৰ্ষত 23,000 কোটি টকাতকৈও অধিক হোৱা বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মালয়েছিয়াৰ কুৱালালামপুৰত কাইলৈৰ পৰা হ'বলগীয়া মালয়েছিয়ান ট্যুৰ এণ্ড ট্ৰেভেল এজেণ্ট সংস্থাৰ মেলাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘাৰিটাৰ নেতৃত্বত এটা ভাৰতৰ প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত দেশৰ উত্তৰ পূৰ্বাঞ্চলত বিশেষ গুৰুত্ব সহকাৰে লৈ ভাৰতে নিজৰ পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনাক তুলি ধৰাৰ প্ৰয়াস কৰিব। ভাৰত আছিয়ান পৰ্যটন পেছাদাৰী বিনিময় কাৰ্যসূচী 2025ৰ অংশ হিচাপে শ্ৰীমাৰ্ঘেৰিটাই এই কাৰ্যসূচীত অংশ ল'ব। দুদিনীয়া এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও আগশাৰী ব্যৱসায়িক নেতা আৰু প্ৰৱাসী ভাৰতীয়ৰ সৈতে মত বিনিময় কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যোৱা বছৰ অনুষ্ঠিত একবিংশ ভাৰত আছিয়ান শীৰ্ষ সন্মিলনত এই বছৰৰ ভাৰত আছিয়ান পৰ্যটন বৰ্ষ পালনৰ পৰিকল্পনা কৰা হৈছিল। কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় ডোপ পৰীক্ষণ গৱেষণাগাৰত বিশ্বৰ 17 সংখ্যক এথলিট পাছপৰ্ট মেনেজমেণ্ট ইউনিট উদ্বোধন কৰে। এথলিট পাছপৰ্ট মেনেজমেণ্ট ইউনিট হৈছে খেলুৱৈসকলৰ জৈৱিক পাছপৰ্ট নিৰীক্ষণ আৰু পৰিচালনা, ন্যায্য খেল নিশ্চিত কৰা আৰু স্বচ্ছ ক্ৰীড়াৰ অখণ্ডতা বজাই ৰখাৰ বাবে মুকলি কৰা এটা বিশেষ ব্যৱস্থা। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই ব্যৱস্থাক ডপিঙৰ বিৰুদ্ধে দেশৰ যুঁজখনৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰে। এই ব্যৱস্থাৰ ফলত খেলুৱৈসকলৰ জৈৱিক প্ৰমাণপত্ৰ দীৰ্ঘকালীনভাৱে অনুসৰণ কৰা সম্ভৱ হ'ব। তেওঁ লগতে কয় যে এই উদ্ভাৱনী ব্যৱস্থাই ডপিং আৰু অনৈতিক পদ্ধতি ধৰা পেলোৱাত সহায় কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
পলাতক ব্যৱসায়ী মেহুল চৌকছিক দেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতে বেলজিয়ামৰ সৈতে কথা বতৰা চলাই আছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে ভাৰতে প্ৰত্যাৱৰ্তনৰ বাবে অনুৰোধ জনোৱাৰ পাছতে বেলজিয়ামত পলাতক ব্যৱসায়ীগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। 26/11 মুম্বাই আক্ৰমণৰ মূল অভিযুক্ত তাহাবুৰ ৰাণাক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছতে শ্ৰীজয়ছৱালে কয় যে ৰাণাৰ এই প্ৰত্যাৱৰ্তন পাকিস্তানৰ বাবে এক সকীয়নি বুলি বিবেচিত হৈছে, কিয়নো মুম্বাই আক্ৰমণকাৰীক পাকিস্তানে ৰক্ষণাবেক্ষণ দি আহিছে। পাকিস্তানে যথেষ্ট চেষ্টা কৰিলেও গোলকীয় সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ বুলি দেশখনৰ যি বদনাম আছে সেয়া নোহোৱা হৈ নাযায় বুলিও শ্ৰীজয়ছৱালে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে নতুন দিল্লীত আজি মিঠা পানীৰ জৈৱ বৈচিত্ৰতা সংৰক্ষণ বৃদ্ধিৰ বাবে ডিজিটেল মঞ্চ মুকলি কৰে। তেওঁ ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ অন্তৰ্গত ভাৰতীয় বন্যপ্ৰাণী সংস্থাৰ বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই মঞ্চই গংগা, কাবেৰী আৰু গোদাৱৰীৰ নিচিনা প্ৰধান ভাৰতীয় নৈসমূহৰ মাজেৰে জৈৱ বিচিত্ৰতা আৰু সামূহিক অংশীদাৰিত্বৰ বিষয়ে তথ্য প্ৰদান কৰিব। এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে জল জৈৱ বৈচিত্ৰ পুনৰুদ্ধাৰ, নৈ পৰিষ্কাৰকৰণ, স্থানীয় সামৰ্থ্য বৃদ্ধি কৰা আৰু সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় লোকক জড়িত কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযান আৰু ভাৰতীয় বন্যপ্ৰাণী সংস্থাৰ প্ৰশংসনীয় কাৰ্যৰ শলাগ লয়। বিধি বলবৎকাৰী সঞ্চালকালয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভদ্ৰাক জেৰা কৰা সন্দৰ্ভত বিজেপিয়ে দুৰ্নীতিৰ বিৰুদ্ধে এয়া এখন শক্তিশালী যুদ্ধ বুলি অভিহিত কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই অভিযোগ কৰে যে ৰবাৰ্ট ভদ্ৰাই পৰ্বতসমূহ দুৰ্নীতি কৰিছিল যদিও পূৰ্বৰ কংগ্ৰেছ চৰকাৰে তেওঁক ৰক্ষণাবেক্ষণ দি আহিছে। হাৰিয়ানাত ভূমি ক্ৰয়ৰ জৰিয়তে ভদ্ৰাই 4 মাহতে 700% লাভ উপাৰ্জন কৰিছিল বুলিও বিজেপিয়ে অভিযোগ কৰিছে। বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে গান্ধী নেহৰু পৰিয়াল বিভিন্ন দুৰ্নীতিত নিমজ্জিত আৰু এই সংক্ৰান্তত তেওঁলোকৰ বিৰুদ্ধে কেইবাটাও গোচৰ আছে। দুৰ্নীতিৰে উপাৰ্জন কৰা প্ৰতিটো টকা ঘূৰাই অনা হ'ব বুলিও বিজেপিৰ নেতাগৰাকীয়ে লগতে কয়। ভাৰতীয় জনতা পাৰ্টীয়ে কয় যে নেশ্যনেল হেৰাল্ড গোচৰ দুৰ্নীতি আৰু প্ৰবঞ্চনাৰ গোচৰ। বিধি বলবৎকাৰী সঞ্চালকালয়ে এই গোচৰত কংগ্ৰেছ জ্যেষ্ঠ নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত দলৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সঞ্চালকালয়ৰ এই কাৰ্যৰ বিৰোধিতা কৰাৰ বাবে কংগ্ৰেছক সমালোচনা কৰে। তেওঁ কয় যে এই গোচৰ সংক্ৰান্তত সঞ্চালকালয়ৰ তদন্ত নতুন নহয় যিহেতু বিজেপি শাসনভাৰলৈ অহাৰ পূৰ্বে 2012-13 চনতে এই গোচৰৰ তদন্ত আৰম্ভ হৈছিল। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই গোচৰত মাত্ৰ 50 লাখ টকা 2000 কোটি টকাৰ সম্পত্তি অধিগ্ৰহণ কৰা হৈছিল। পাকিস্তানত বজ্ৰপাতৰে সৈতে হোৱা প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত কমেও 5 জন লোকৰ মৃত্যু ঘটিছে। এই শিলাবৃষ্টিৰ ফলত দেশখনৰ ইছলামাবাদ, পাঞ্জাব আৰু খাইবাৰ পাখটুনখোৱাৰ বিভিন্ন অঞ্চলত যথেষ্ট ক্ষতিসাধন হৈছে। শিলাবৃষ্টিৰ ফলত যান বাহন ঘৰ দুৱাৰৰ লগতে ইছলামাবাদত থকা ফয়জেল মছজিদতো বিস্তৰ ক্ষতি হয়। খাইবাৰ পাখটুনখোৱা অঞ্চলত কৃত্ৰিম বানৰ ফলত যানজঁটৰ সৃষ্টি হোৱাৰ লগতে জনজীৱন বিধবস্ত হয়। অঞ্চলটোত বজ্ৰপাতৰ ফলত এজন সৈনিকৰ মৃত্যু হৈছে। পাঞ্জাবত দেৱাল খহি পৰা আৰু বজ্ৰপাতৰ ঘটনাত 3 জন লোকৰ মৃত্যু হৈছে। সমগ্ৰ অঞ্চলটোত এই শিলাবৃষ্টিত খেতিপথাৰৰ শস্যও নষ্ট হৈছে। সীমান্ত সুৰক্ষা বাহিনী BSF আৰু বাংলাদেশৰ সীমান্তৰক্ষী বাহিনী BGBৰ মাজত আজি পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ পশ্চিম চিতলকুচি সীমান্তত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কালি উকিল বৰ্মন নামৰ এগৰাকী ভাৰতীয় খেতিয়কক খেতিপথাৰত যোৱাৰ সময়ত অপহৰণ কৰি নিয়া সন্দৰ্ভত আলোচনা কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত খন্তেক পাছতে মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মুম্বাই ইণ্ডিয়ানছে টছত জিকি প্ৰথমে ছানৰাইজাৰ্ছ হায়দৰাবাদক বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটি আকৌ এবাৰ। উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইন সন্দৰ্ভত আজি অন্তৱৰ্তীকালীন আদেশ যোগে ৱাকফ বোৰ্ডৰ কেন্দ্ৰীয় পৰিষদত কোনো নিযুক্তি দিয়াটো বাৰণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত যমুনা নৈৰ বৰ্তমানৰ স্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। পলাতক ব্যৱসায়ী মেহুল চৌকছিক দেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতে বেলজিয়ামৰ সৈতে কথা বতৰা চলাই আছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত খন্তেক পাছতে মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।